দিল্লীৰ আঞ্চলিক বাতৰিৰ পৰিচয় অনুজা ৰমন্ত্ৰাই কেন্দ্ৰীয় কেবিনেটে আজি এখন দেশ এটা নিৰ্বাচনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন কৰা সমিতিয়ে দেশৰ সাধাৰণ নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্যসমূহতো একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দাখিল কৰিছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰি কয় যে ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন কৰি দিয়া সমিতিখনে নিৰ্বাচনৰ সৈতে জড়িত সকলো পক্ষ তথা ৰাজনৈতিক দল আৰু বিশেষজ্ঞৰ সৈতে মত বিনিময় কৰি প্ৰস্তাৱ দাখিল কৰিছে। শ্ৰীবৈষ্ণৱে লগতে কয় যে এখন দেশ এটা নিৰ্বাচনৰ প্ৰস্তাৱ দুটা পৰ্যায়ত কাৰ্যকৰী কৰা হ'ব। প্ৰথম পৰ্যায়ত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ এখন দিনৰ পাছত দ্বিতীয় পৰ্যায়ত গাঁও পঞ্চায়ত, পৌৰ নিগম আদি স্থানীয় নিকায়সমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত এন পি এছ মাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ প্ৰচাৰ পত্ৰিকা উন্মোচনৰ লগতে নতুন লাভালাভ উপভোক্তাসকলক স্থায়ী অৱসৰ একাউণ্ট নম্বৰ পান কাৰ্ড বিতৰণ কৰে। এই আঁচনিৰ জৰিয়তে শিশু উপভোক্তাসকলক প্ৰাণ নম্বৰেৰে এন পি এছ পাঠশাল্যত অন্তৰ্ভুক্ত কৰা হ'ব। নতুন দিল্লীত আয়োজিত এই কাৰ্যসূচীৰ সমান্তৰালভাৱে সমগ্ৰ দেশৰ প্ৰায় 75টা স্থানত একে সময়তে এই মুকলি অনুষ্ঠান অনুষ্ঠিত হয়। ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে দিল্লীৰ কাৰ্যসূচীৰ সৈতে জড়িত হোৱা অঞ্চলসমূহত নতুন লাভালক উপভোক্তাসকলে যোগদান কৰাৰ লগতে তেওঁলোকক প্ৰাণ সদস্যসকলেও বিতৰণ কৰা হয়। এই আঁচনিৰ জৰিয়তে অভিভাৱকসকলৰ পেঞ্চন একাউণ্টত বিনিয়োগ দিয়াই সন্তানৰ ভৱিষ্যত সুৰক্ষাৰ সুবিধা আগবঢ়োৱা হ'ব। এই আঁচনিৰ জৰিয়তে অভিভাৱকসকলে সন্তানৰ বছৰি 1000 টকাকৈ বিনিয়োগ কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে এন পি এছ বাৎসল্য আঁচনিৰ জৰিয়তে সকলোৰে বাবে দীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনা আৰু নিৰাপত্তাৰ প্ৰতি থকা তেওঁলোকৰ দায়বদ্ধতা প্ৰকাশ কৰিছে। ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চিৰাং জিলাত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। চিকিম বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি জিলাখনৰ ঢালিগাঁৱত থকা সোণাৰাগৰৰ প্ৰেক্ষাগৃহত বিজেপি, ইউ পি পি এল আৰু কংগ্ৰেছ মিত্ৰ জোঁটৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেবিনেট মন্ত্ৰী অশোক সিংহল, জয়ন্ত মনোবৰ্মা, উৰ্খাও গৌৰা ব্ৰহ্মৰ লগতে ইউ পি পি এলৰ সভাপতি তথা বিজেপিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, অগপ সাংসদ হৰিভূষণ চৌধুৰী, ইউ পি পি এল সাংসদ ৰামগৌৰা নাৰ্জাৰী, জয়ন্ত কুচুমচাৰীকে ধৰি তিনিওটা দলৰ বহুকেইগৰাকী নেতা উপস্থিত থাকে। বৈঠকত সমাগত চিকিম বিধানসভা উপ নিৰ্বাচনৰ ৰণকৌশল আৰু কাম কাজ সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই অনাগত উপ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই তিনিওটা দলৰ কৰ্মীসকলক নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হবলৈ আহ্বান জনায়। মানস ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশদ্বাৰ অহা 1 অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক প্ৰকাশ সিং ৰমেশে এখন জাননীযোগে এই কথা সদৰি কৰে। কেন্দ্ৰ চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় তথা ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰী বিধি অনুসৰি মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই ঘোষণা কৰে। 2024-25 পৰ্যটন বৰ্ষৰ বাবে পুনৰ জাননী নিদিয়া পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে মুকলি থাকিব। উল্লেখযোগ্য যে যোৱা 20 চনত বাৰিষাৰ পৰিপ্ৰেক্ষিতত প্ৰতিকূল বতৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে বন্ধ কৰা হৈছিল। অহা 1 অক্টোবৰত উদ্যানখন মুকলি কৰাৰ পাছতে পৰ্যটকে উদ্যানখনত জীপ চাফাৰী, হাতী চাফাৰী, ৰিভাৰ ৰাফটিং আদি উপভোগ কৰিব পাৰিব। অৱশ্যে প্ৰতি মঙলবাৰে পূৰ্বৰ দৰে উদ্যানখনত পৰ্যটন সম্পৰ্কীয় কাৰ্যকলাপ বন্ধ ৰখা হ'ব। নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰী কামাখ্যা অঞ্চলত বাঘৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে অত্যাধুনিক পাৱাৰ ফেন্সিং দিয়া হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। কামাখ্যা গাঁও হৰিমন্দিৰ প্ৰাংগণত বাঘৰ উপদ্ৰৱ সন্দৰ্ভত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে বাঘৰ উপদ্ৰৱৰ পৰা ক্ষতিগ্ৰস্ত ৰাইজক আৰ্থিক সকাহ দিয়াৰ বাবে ডব্লিউ ডব্লিউ এফৰ তৰফৰ পৰা ক্ষতিগ্ৰস্ত ৰাইজক প্ৰথম পৰ্যায়ৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী সময়তো ৰাইজক সকাহ দিবলৈ ব্যৱস্থা লোৱা হৈছে। তদুপৰি বন্যপ্ৰাণীৰ উপদ্ৰৱৰ পৰা অঞ্চলটো সুৰক্ষিত কৰি ৰখাৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ওদালগুৰি জিলাৰ কল্যাণ মহাবিদ্যালয়ত আজি বিজ্ঞানৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ডঃ বাহিৰাম বড়ো সোঁৱৰণী ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰসকল এই ছাত্ৰাবাসত থাকি উপকৃত হ'ব বুলি সদস্যগৰাকীয়ে মন্তব্য কৰে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ লগতে ইউ পি পি এলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।